চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। লগতে এইবুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠান শুনি আপুনি বাৰু কেনে পাইছে? এই অনুষ্ঠান সম্বন্ধে আপোনাৰ মতামত আদি জনাই আমালৈ চিঠি পত্ৰ লিখি থাকিবচোন। আমাৰ যোগাযোগৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্ট বক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? যদিহে শুনি আছে, তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক অৰ্থাৎ মঠিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখনৰ অধ্যয়ন আৰম্ভ কৰিছোঁ। আজি আমি এই পুস্তকৰ প্ৰথমটো অধ্যায়ৰ প্ৰথমটো পদৰ পৰাই আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। কিন্তু তাৰ আগতে আহকচোন প্ৰিয় শ্ৰোতা, আমি প্ৰাৰ্থনাত মৌনত কৰোঁ হওক। আমাৰ স্বৰ্গত থকা মৰমীয়াল পিতৃশ্বৰ, তোমাক ধন্যবাদ জনাওঁ, কাৰণ তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দান কৰিছা। তোমাক শতকোটিবাৰ ধন্যবাদ জনাওঁ, কাৰণ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টৰ জৰিয়তে আমালৈ অনন্ত জীৱনৰ আশীৰ্বাদ বিনামূল্যে আগবঢ়াইছা। এতিয়া আহা পিতা, তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। আমাৰ মৰমৰ শ্ৰোতাসকলক উপচি পৰাকৈ তুমি আশীৰ্বাদ কৰা। তেওঁলোকৰ সকলো প্ৰয়োজনৰ কথা তুমিহে ভালদৰে জানা, আৰু সেই সকলো তুমিয়েই পূৰণ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, মঠিয়ে লিখা শুভবাৰ্তাৰ প্ৰথম অধ্যায়ত আমি পাওঁ যীশুখ্ৰীষ্টৰ বংশাৱলী আৰু যীশুখ্ৰীষ্টই কুমাৰী গৰ্ভত জন্ম লোৱাৰ কথা। মঠিয়ে লিখা শুভবাৰ্তা আৰু নতুন নিয়মখন মুকলি কৰা যীশুখ্ৰীষ্টৰ বংশাৱলী আচলতে বিভিন্ন দিশৰ পৰা শাস্ত্ৰৰ অতি গুৰুত্বপূৰ্ণ তথ্য। সমগ্ৰ বাইবেলখন ইয়াৰ নিখুততাতেই আধাৰিত। আপুনি দেখিবলৈ পাব যে ইয়াত তিনিটা ভাগ আছে। প্ৰথম ভাগটো হৈছে আব্ৰাহামৰ পৰা দাউদলৈ বংশাৱলী, 1 নম্বৰ পদৰ পৰা 6 নম্বৰ পদ। দ্বিতীয় ভাগটো হৈছে চলোমনৰ পৰা বাবিললৈ বন্দী হৈ যোৱা পৰ্যন্ত বংশাৱলী, 7 নম্বৰ পদৰ পৰা 11 নম্বৰ পদ। আৰু তৃতীয় ভাগটো হৈছে বাবিললৈ বন্দী হৈ যোৱাৰ পৰা কাঠমিস্ত্ৰী যোচেফলৈকে বংশাৱলী, 12 নম্বৰ পদৰ পৰা 17 নম্বৰ পদ। আদি পুস্তকখন অধ্যয়ন কৰোঁতে আমি মন কৰিব পাৰোঁ যে এইখন পৰিয়ালবোৰৰ বিষয়ে লিখা থকা পুস্তক। তাত থকা বংশাৱলীবোৰ অতি দৰকাৰী আৰু সেইবোৰ আমি এতিয়া নতুন নিয়মৰ আৰম্ভণিতেই দেখা পাওঁ। আমি এই কথা স্বীকাৰ কৰিবই লাগিব যে প্ৰথমতে এইখিনি অতি আমনিদায়ক যেন আমাৰ লাগে। আমি কাৰোবাক এখন নতুন নিয়ম দিলে তেওঁলোকে মঠিয়ে লিখা শুভবাৰ্তাখন ইয়াৰ পৰা আৰম্ভ কৰোঁতে এখন বংশাৱলীয়ে তেওঁলোকৰ পিনে চাই থাকে আৰু তেওঁলোক ইয়াৰে বেছি আগবাঢ়িব নোখোজে। এজন চেপ্লেনে কৈছিল যে দ্বিতীয় মহাযুদ্ধৰ সময়ত তেওঁ হাজাৰ হাজাৰ নতুন নিয়ম বিলাইছিল সেনাবাহিনীৰ লোকবিলাকৰ মাজত। তেওঁ লক্ষ্য কৰিছিল যে বাংকাৰত থকা সেনাবোৰে নতুন নিয়মখন মেলি লৈ মঠিয়ে লিখা শুভবাৰ্তাখন আৰম্ভণিৰ পৰা এক দুই মিনিটমান পঢ়ে, বংশাৱলীৰ পৰা আৰম্ভ কৰি, আৰু এই কিতাপখন তেওঁলোকৰ বাবে নহয় বুলি সিদ্ধান্ত লৈ আহে, আমনি পায়। আমি তেওঁলোকক দোষ দিব নোৱাৰোঁ। আমি আচলতে এই কথা ক'ব খোজো যে আমি মানুহক নতুন নিয়ম পঢ়িবলৈ দিলে অলপ জ্ঞান ব্যৱহাৰ কৰিব লাগে। সৰ্বসাধাৰণ মানুহে আন তিনিখন শুভবাৰ্তাৰ যিকোনো এখনৰ পৰাহে আৰম্ভ কৰিব লাগে। মাৰ্কৰ শুভবাৰ্তাৰ পৰা হ'লেই ভাল, মুঠিয়ে লিখা শুভবাৰ্তাৰ পৰা আৰম্ভ কৰিব নালাগে। কিন্তু সেই কথাটোৱেই এই বংশাৱলীৰ গুৰুত্ব কম নকৰে। প্ৰিয় শ্ৰোতা, বাইবেলৰ নতুন নিয়ম এই বংশাৱলীৰ সঠিকতাৰ ওপৰতেই প্ৰতিষ্ঠিত, কাৰণ ই এই কথাটো প্ৰতিস্থাপিত কৰে যে প্ৰভু যীশুখ্ৰীষ্ট অব্ৰাহাম আৰু দায়ুদৰ বংশৰ। অব্ৰাহাম আৰু দায়ুদ দুয়োজনেই অতি গুৰুত্বপূৰ্ণ। অব্ৰাহামৰ বংশই তেওঁক জাতিটোৰ মাজত প্ৰতিষ্ঠিত কৰে আৰু দায়ুদৰ বংশই তেওঁক দিয়ে সিংহাসন। তেওঁ সেই ৰাজবংশৰ। বংশাৱলীবোৰ ইছৰাইল জাতিৰ বাবে অতি প্ৰয়োজনীয় আছিল আৰু ইয়াৰ যোগেদিয়েই কোনো এজন লোক কোনো বংশৰ বুলি বিধিগত দাবী আছে নে নাই সেইটো থিৰাং কৰিব পৰা গৈছিল। উদাহৰণস্বৰূপে, বাবিল দেশৰ বন্দিত্বৰ পৰা উভতি অহাৰ পাছত আমি ইছৰা পুস্তকত এইবুলি পঢ়িবলৈ পাওঁ, বংশাৱলীত নাম লিখা লোকবিলাকৰ মাজত ইবিলাকে নিজ নিজ বংশাৱলী পত্ৰ বিচাৰি নাপালে, এই নিমিত্তে ইবিলাক অসুচী বুলি গণ্য হোৱাত পুৰোহিত বাবৰ পৰা ইবিলাকক গুচোৱা হ'ল। ইছৰা 2 নম্বৰ অধ্যায়ৰ 62 নম্বৰ পদ। ইছৰাৰ দিনত লেবীৰ ফৈদৰ ৰেজিষ্টাৰখন চাই মিছা দাবী কৰাসকলক আঁতৰাব পৰা গৈছিল। এই বংশাৱলীবোৰ চৰকাৰৰ ওচৰত আছিল আৰু জনতাৰ বাবে মুকলি আছিল। সেইবোৰ খুব সম্ভৱ মন্দিৰত ৰখা হৈছিল, কাৰণ ইছৰাইলত আচলতে ধৰ্মতন্ত্ৰহে চলিছিল। এই বংশাৱলী নিশ্চয় জনতাৰ বাবে মুকলি আছিল আৰু মানুহে কপি কৰি আনিব পাৰিছিল। 70 চনত মন্দিৰ ধ্বংস নোহোৱা পৰ্যন্ত যীশুৰ শত্ৰুবোৰে সেইটো পৰীক্ষা কৰি চাব পাৰিছিল আৰু নিশ্চয় চাইছিল। এইটো দৰকাৰী কথা, কাৰণ তেওঁলোকে যীশুৰ প্ৰতিটো খোজৰেই বিৰোধিতা কৰিছিল আৰু আনকি যীশুৰ পুনৰুত্থানৰ কথাটোও বেলেগ ধৰণে ব্যাখ্যা কৰিব বিচাৰিছিল। কিন্তু তেওঁলোকে যীশুৰ বংশাৱলীৰ ক্ষেত্ৰত কোনো প্ৰশ্ন উত্থাপন কৰিব পৰা নাছিল। নিশ্চয় তেওঁলোকে পৰীক্ষা কৰি সঠিক পাইছিল। এইটো অতি গুৰুত্বপূৰ্ণ, কাৰণ এইটোৱেই যীশুক এটা অদ্বিতীয় স্থান দিয়ে। প্ৰিয় শ্ৰোতা, আপোনাৰ নিশ্চয় মনত আছে যে তেওঁ কৈছিল যে মেৰ ৰখীয়াজন দুৱাৰেৰে সোমায়, কিন্তু চোৰ আৰু ডকাইত বেৰ পাৰ হৈ বা আন ধৰণে সোমায় মেৰ জাকৰ ওচৰলৈ। যোহন 10 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ। সেই জাকটো হৈছে ইছৰাইল জাতি। তেওঁ পিছপিনেদি অহা নাছিল, কাষৰ বাটেদি অহা নাছিল, তেওঁ দুৱাৰেদি সোমাইছিল। তেওঁ জন্মগ্ৰহণ কৰিছিল দায়ুদৰ বংশত আৰু অব্ৰাহামৰ বংশত। মঠিয়ে আমাৰ আগত এই কথাটোৱেই দেখুৱাইছে, পুৰণি নিয়মত লিখা সকলো কথাৰ সফলতা তেওঁ। গতিকে শত্ৰুবোৰে বংশাৱলীৰ দিশৰ পৰা তেওঁক প্ৰত্যাহ্বান জনাব পৰা নাছিল। তেওঁবিলাকে বেলেগ উপায়েৰে আক্ৰমণ কৰিব লগা হৈছিল আৰু কৰিছিল। এবাৰ এজন বাইবেল শিক্ষকে তেওঁৰ ছাত্ৰবোৰক এইবুলি সুধিছিল, তোমালোকৰ কিমানে বাৰু গোটেই বাইবেলখন বছৰত এবাৰকৈ পঢ়া? 200-300 ডেকা ডেকেৰী তাত উপস্থিত আছিল, কিন্তু কোনেও হাত দঙা নাছিল। তেওঁ 4 বাৰমান সুধিলে। অৱশেষত এজন ডেকাই অলপ সংকোচ কৰি থিয় হৈ এইবুলি ক'লে, মই পঢ়ো, কিন্তু ভাল লগা অংশবোৰহে পঢ়ো, মই বংশাৱলীবিলাক নপঢ়ো। তেওঁৰ কথা শুনি সকলোৱে হাঁহিলে, শিক্ষকজনেও হাঁহিলে। কিন্তু যিহেতু ঈশ্বৰৰ আত্মাই সেইখিনি আমাক দিবলৈ যথেষ্ট ছপাশালৰ চিয়াঁহি খৰচ কৰিছে, গতিকে সেইবোৰত নিশ্চয় কিবা গুৰুত্ব আছে। গতিকে আমি মঠিয়ে লিখা শুভবাৰ্তাৰ এই বংশাৱলী অলপ চাওঁ, কাৰণ ই অতি প্ৰয়োজনীয়। এইটো যোচেফৰ পিনৰ পৰা যীশুৰ বংশাৱলী। মৰিয়মৰ পিনৰ পৰাও তেওঁৰ আন এটা বংশাৱলী দিয়া হৈছে লোকৰ শুভবাৰ্তাত, লোকে লিখা শুভবাৰ্তাত। এতিয়া প্ৰথম পদটো পঢ়িম, 1 অধ্যায়ৰ 1 পদ। অব্ৰাহামৰ সন্তান যি দায়ুদ, তেওঁৰ সন্তান যীশুখ্ৰীষ্টৰ বংশাৱলী পত্ৰ। বংশাৱলী পত্ৰ, এইটো মঠিত পোৱা বিশেষ বাক্যাংশ। নতুন নিয়মৰ আন ক'তো আমি নাপাওঁ। আমি মলাখী, জখৰীয়া, হগগয় আদিৰে পিছুৱাই গৈ গৈ একেবাৰে আদি পুস্তকলৈকে গ'লেও প্ৰায় নিশ্চিতভাৱে এই সিদ্ধান্তলৈ আহিব পাৰিম যে এইটো মঠিৰ বাহিৰে বাইবেলৰ আন ক'তো নাই। তাৰ পাছত হঠাতে আপুনি আদি পুস্তকৰ 5 অধ্যায়ত এইবুলি পঢ়িবলৈ পাব, পাঠ কৰি দিম। আদমৰ বিৱৰণ পত্ৰ এই, ঈশ্বৰে মানুহ সৃষ্টি কৰা দিনা ঈশ্বৰৰ নিজৰ সাদৃশ্যেৰেই তেওঁ তাক নিৰ্মাণ কৰিলে। আদি পুস্তক 5 অধ্যায়ৰ 1 পদ। তাত সেই কথাটো আমি আকৌ পাওঁ, বিৱৰণ পত্ৰ। অৰ্থাৎ দুখন বংশাৱলী পত্ৰ, আদমৰ বংশাৱলী আৰু যীশুখ্ৰীষ্টৰ বংশাৱলী পত্ৰ। আপুনি আদমৰ পৰিয়ালত কেনেদৰে অন্তৰ্ভুক্ত হ'ল? জন্মৰ যোগেদি। আপুনি নিজে কৰিব লগা তাত একো নাছিল, নিজে জন্ম লওঁ বুলি আপুনি জন্ম লোৱা নাই, কিন্তু আপুনি তেনেদৰেই আদমৰ বংশৰ হ'ল জন্মসূত্ৰে। কিন্তু আদমত সকলো মৰে, ৰোমিয়া 5 অধ্যায়ৰ 12 পদ। অৰ্থাৎ আদমৰ বংশাৱলী হৈছে মৃত্যুৰ বংশাৱলী। তাৰ পাছত আছে আনখন কিতাপ, যীশুখ্ৰীষ্টৰ বংশাৱলী। আপুনি সেই পৰিয়ালত, সেই বংশাৱলীত কেনেদৰে প্ৰৱেশ কৰিব পাৰে? আপুনি প্ৰৱেশ কৰে জন্মৰ যোগেদি, নতুন জন্মৰ যোগেদি। প্ৰভু যীশুৱে কৈছে, আমি ঈশ্বৰৰ ৰাজ্য দেখিবলৈ হ'লে নতুন জন্ম ল'ব লাগিব, যোহন 3 অধ্যায়ৰ 3 পদ। তেনেদৰেই আমি মেয়ৰ পোৱালীৰ জীৱন পুস্তকত অন্তৰ্ভুক্ত হওঁ, আৰু আমি তাত প্ৰৱেশ কৰোঁ খ্ৰীষ্টত ভৰসা কৰাৰ জৰিয়তে। প্ৰথমখন কিতাপত আমি সকলো আছোঁ, আদমৰ বংশৰ কিতাপখনত। প্ৰিয় শ্ৰোতা, আমি আশা কৰিছোঁ আপুনি মেয়ৰ পোৱালীৰ জীৱন পুস্তকতো যেন থাকে। মঠিয়ে কৈছে, যীশু দায়ুদৰ পুত্ৰ, অব্ৰাহামৰ পুত্ৰ। অব্ৰাহাম দায়ুদতকৈ আগৰ বুলি মঠিয়ে জনা নাছিলনে? জানিছিল, কাৰণ সেই কথাটো বংশাৱলীৰ বাকী অংশত তেওঁ স্পষ্ট কৰিছে। তেন্তে তেওঁ এনেদৰে কিয় লিখিলে? তেওঁ প্ৰভু যীশুক মচীহ হিচাপে, ৰজা হিচাপে উপস্থাপন কৰিছে, যিজনাই পৃথিৱীত ৰাজ্য, স্বৰ্গৰাজ্য প্ৰতিষ্ঠা কৰিব। সেই কথাটো প্ৰথমতে আহে। ঈশ্বৰে দায়ুদৰ আগত কৰা প্ৰতিজ্ঞা ফলিয়াবলৈ তেওঁ দায়ুদৰ বংশত জন্মিবই লাগিব। সেইবাবেই প্ৰভু যীশু দায়ুদৰ সন্তান। প্ৰভু যীশু অব্ৰাহামৰ সন্তান, আৰু তেওঁ অব্ৰাহামৰ সন্তান হোৱাটো অতি প্ৰয়োজনীয় কথা, কাৰণ ঈশ্বৰে অব্ৰাহামক এইবুলি কৈছিল, মই নিশ্চয় তোমাক আশীৰ্বাদ কৰি আকাশৰ তৰাবোৰৰ আৰু সাগৰৰ তীৰত থকা বালিৰ দৰে তোমাৰ বংশ অতিশয়ৰূপে বঢ়াম, আৰু তোমাৰ বংশই নিজ শত্ৰুবিলাকৰ নগৰবোৰৰ দুৱাৰ অধিকাৰ কৰিব, আৰু পৃথিৱীৰ সমুদায় জাতি তোমাৰ বংশতে আশীৰ্বাদ প্ৰাপ্ত হ'ব, কিয়নো তুমি মোৰ বাক্য পালন কৰিলা। আদি পুস্তক 22 অধ্যায়ৰ 17 আৰু 18 পদ। আকৌ সেই বংশনো কি? সেই কথাটো গালাতিয়া 3 অধ্যায়ৰ 16 পদত পাচনি পৌলে বুজাই দিছে এনেদৰে, বাৰু অব্ৰাহাম আৰু তেওঁৰ বংশলৈ প্ৰতিজ্ঞাবোৰ কোৱা হৈছিল, অনেকৰ বিষয়ে কোৱাৰ দৰে বংশবিলাকলৈ বুলি কোৱা নাই। এজনৰ বিষয়ে কোৱাৰ দৰে তোমাৰ বংশলৈ বুলিহে কৈছে, সেই বংশ খ্ৰীষ্ট। গতিকে যীশু খ্ৰীষ্ট অব্ৰাহামৰ সন্তান, সেই কথাটো ইয়াত বিশেষ গুৰুত্বপূৰ্ণ আৰু সেইবাবে প্ৰথম পদতে এই কথাটো উল্লেখ কৰা হৈছে। দুই নম্বৰ পদৰ পৰা ছয় নম্বৰ পদলৈকে পঢ়ি দিম। অব্ৰাহামৰ পুত্ৰ ইছহাক, ইছহাকৰ পুত্ৰ জাকুব, জাকুবৰ পুত্ৰ যিহুদা আৰু তেওঁৰ ভায়েক ককায়েকবিলাক, তামাৰৰ পৰা যিহুদাৰ পুত্ৰ পেৰছ আৰু চেৰহৰ জন্ম হ'ল, পেৰছৰ পুত্ৰ হিব্ৰুণ, হিব্ৰুণৰ পুত্ৰ অৰাম, অৰামৰ পুত্ৰ অম্মিনাদব, অম্মিনাদবৰ পুত্ৰ নহচুন, নহচুনৰ পুত্ৰ চলমুন, আৰু ৰাহবৰ পৰা চলমুনৰ পুত্ৰ বুৱজৰ জন্ম হ'ল, ৰুথৰ পৰা বুৱজৰ পুত্ৰ ওবেদৰ জন্ম হ'ল, ওবেদৰ পুত্ৰ যিচয়, যিচয়ৰ পুত্ৰ দায়ুদ ৰজা। ইয়াৰ পাছৰ বংশাৱলী পঢ়িলে যথেষ্ট কথা জনা যায়। চাৰিটা নাম নিয়ন চাকিৰ নিচিনা জিলিকি থাকে। তেওঁলোকৰ নাম খ্ৰীষ্টৰ বংশাৱলীত অন্তৰ্ভুক্ত হোৱাটো চমকপ্ৰদ কথা যেন লাগে। প্ৰথমতে সেইকেইটা মহিলাৰ নাম আৰু দ্বিতীয়তে তেওঁলোক আছিল পৰজাতীয় লোক, অৰ্থাৎ চাৰিগৰাকী পৰজাতীয় মহিলাৰ নাম বংশাৱলী পত্ৰত উল্লেখ কৰা হৈছে আৰু সেইটো অতি চমকপ্ৰদ কথা। সাধাৰণতে ইব্ৰীসকলৰ বংশাৱলীত মহিলাৰ নাম নাথাকে আৰু আজিও আচলতে বিবাহৰ ক্ষেত্ৰত আমি একে পৰম্পৰাই মানো। বিয়াৰ পাছত দৰাৰ নাম মতেহে হয়, কইনাৰ নামটো আৰু নাহে, তেওঁৰ বংশটো সামৰা হয়, পুৰুষজনৰ বংশটো চলি থাকে। সেই সময়তো তেনেকুৱাই আছিল। যীশুৰ দিনত বংশাৱলীত মহিলাৰ নাম থকাটো আচহুৱা কথা যেন আছিল, তথাপি ইয়াত আমি চাৰিটা নাম পাওঁ। তেওঁলোক চাৰিগৰাকী মহিলাই নহয়, চাৰিগৰাকী পৰজাতীয় ব্যক্তিও। ঈশ্বৰে বিধানত কৈছিল তেওঁৰ লোকসকলে পৰজাতীয় লোকৰ লগত বিবাহ হ'ব নালাগে। আনকি অব্ৰাহামকো ঈশ্বৰে ইছহাকৰ বাবে কইনা বিচাৰিবলৈ নিজৰ ঠাইলৈ মানুহ পঠিয়াবলৈহে কৈছিল। ইছহাকে পুতেক জাকুবৰ বাবেও একে কামেই কৰিছিল। ঈশ্বৰে এই ব্যৱস্থাটো কৰিছিল যাতে প্ৰভু যীশু জন্মিব লগা বংশধাৰাটোত একেশ্বৰ বাদটো চলি থাকে। অথচ প্ৰভু যীশুৰ বংশাৱলীত চাৰিগৰাকী পৰজাতীয় মহিলাৰ নাম আছে, দুগৰাকী কনানিয়া, এগৰাকী মোৱাবিয়া আৰু চতুৰ্থগৰাকী হিত্তিয়া। প্ৰশ্ন নিশ্চয় উঠিব, তেওঁলোক খ্ৰীষ্টৰ বংশাৱলীলৈ কেনেকৈ আহিল? তামাৰ হৈছে প্ৰথমগৰাকী, তিনি নম্বৰ পদত উল্লেখ আছে। তেওঁৰ কাহিনী আমি পাওঁ আদি পুস্তকৰ 38 নম্বৰ অধ্যায়ত। সেইটো বাইবেলৰ অতি দুখ লগা অধ্যায়। তামাৰ বংশাৱলীলৈ আহিল কাৰণ তেওঁ আছিল এগৰাকী পাপী। তাৰ পাছৰ গৰাকী হৈছে ৰাহব, পাঁচ নম্বৰ পদত উল্লেখ কৰা হৈছে। যীহুচুৱা দুই নম্বৰ অধ্যায়ত তাই বৰ আকৰ্ষণীয় ৰূপত নাই কাৰণ তাই এগৰাকী বেশ্যা, কিন্তু জীৱন্ত আৰু প্ৰকৃত ঈশ্বৰক জনাৰ পাছত তাই এগৰাকী অপূৰ্ব ব্যক্তিত পৰিণত হৈছিল। ইব্ৰী এঘাৰ নম্বৰ অধ্যায়ৰ 31 নম্বৰ পদত আমি এইবুলি পঢ়িবলৈ পাওঁ, বিশ্বাসৰ গুণে ৰাহব বেশ্যাই চোৰাংচোৱাবিলাকক শান্তিৰে আলহীৰূপে গ্ৰাহ্য কৰিলত অবাধ্যবিলাকৰ লগত তেওঁ বিনষ্ট নহল। তাই খ্ৰীষ্টৰ বংশাৱলীত এইকাৰণেই সোমাল কাৰণ তাই বিশ্বাস কৰিলে, তাইৰ আছিল বিশ্বাস। ইয়াত প্ৰগতিটো মন কৰক, পাপী হিচাপে আহক, তাৰ পাছত বিশ্বাসৰ হাত মেলক। পাছৰ গৰাকী হৈছে ৰুথ, পাঁচ নম্বৰ পদত উল্লেখ কৰা হৈছে। তেওঁ অতি আকৰ্ষণীয় আৰু তেওঁত আপুনি একো বেয়া বিচাৰি নাপায়, কিন্তু ৰুথৰ দিনৰ বিধানে ৰুথক বাহিৰ কৰি ৰাখিছিল কাৰণ কোনো মোৱাবিয়া নাইবা অমূৰীয়া ঈশ্বৰৰ সমাজভুক্ত হ'ব নোৱাৰিছিল। দ্বিতীয় বিৱৰণ 23 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদ চাওক। যদিও বিধানে ৰুথক বাহিৰ কৰি ৰাখিছিল, কিন্তু বুৱজ নামৰ লোক এজন এদিন তেওঁৰ পথাৰলৈ আহি ৰুথক দেখিলে আৰু প্ৰথম দেখাতেই ভাল পোৱা জন্মিল। বুৱজে প্ৰথম দেখাতেই ৰুথক প্ৰেম কৰিলে আৰু তেওঁলৈ নিজৰ কাপোৰ আগবঢ়াই দি এগৰাকী পৰজাতীয় ছোৱালী হোৱা স্বত্তেও তেওঁক ইছৰাইল সমাজভুক্ত কৰি অনুগ্ৰহ দেখুৱালে। ৰুথে এইবুলি সুধিছিল বুৱজক, তাতে তেওঁ তললৈ মুখ কৰি মাটিত পৰি প্ৰণিপাত কৰি তেওঁক ক'লে, বিদেশিনী যি মই, মোলৈ যে আপুনি কৃপা দৃষ্টি কৰিছে, আপোনাৰ আগত এই অনুগ্ৰহ মই কিয় পালো? ৰুথ 2:10 আমিও ঈশ্বৰক তেওঁ আমালৈ দেখুওৱা অনুগ্ৰহৰ বাবে একেটা প্ৰশ্নকেই সুধিব পাৰোঁ। আকৌ প্ৰগতিটো মন কৰক, আমি পাপী হিচাপে আহোঁ, বিশ্বাসৰ হাত আগবঢ়াওঁ আৰু তেওঁৰ অপূৰ্ব অনুগ্ৰহেৰে তেওঁ আমাক উদ্ধাৰ কৰে। বৎসেবাৰ নামটো দিয়া হোৱা নাই, কিন্তু উৰিয়াৰ ভাৰ্য বুলি কোৱা হৈছে। 6 তেওঁৰ নামটো দিয়া হোৱা নাই কাৰণ সেইটো তেওঁৰ নহয়, ডায়ুদৰহে পাপ আছিল। ডায়ুদে তাৰ ফল ভুগিবলগা হৈছিল। তেওঁ খ্ৰীষ্টৰ বংশাৱলীত ঠাই পালে কাৰণ ঈশ্বৰে তেওঁৰ কোনো সন্তানে পাপ কৰিলেই দলিয়াই নেপেলায়। জাকৰ পৰা ভেড়া এটা আঁতৰি গৈ হেৰাই যাব পাৰে, কিন্তু আমাৰ এজন মেৰখীয়া আছে যিজনে মেৰৰ পিছে পিছে গৈ আকৌ সিহঁতক জাকলৈ লৈ আহে। গতিকে এই বংশাৱলীতেই আমি পৰিত্ৰাণৰ সমগ্ৰ কথাখিনি পাওঁ। এই বংশাৱলীৰ আৰু কিছুমান মন কৰিবলগীয়া কথা আছে। আমি এই বংশাৱলী 1 3 থকা বংশাৱলীৰ সৈতে তুলনা কৰিলে দেখা পাওঁ যে মথিৰ 8 অহচিয়া, জোৱাচ আৰু অমচিয়াৰ নাম বাদ দিয়া হৈছে। অৰ্থাৎ এটা বিশেষ বংশধাৰাহে আমাক দিয়া হৈছে আৰু প্ৰত্যেকজন লোকক বাইবেলৰ প্ৰত্যেকখন বংশাৱলীত উল্লেখ কৰা হোৱা নাই। আমি ভাবোঁ আদি পুস্তকৰ জলপ্লাৱনৰ আগৰ যি বংশাৱলী দিয়া হৈছে তাতো আমি এই কথাটো মন কৰা উচিত। সেইবোৰ সম্পূৰ্ণ বংশাৱলী নহয়, কিন্তু এটা বিশেষ বংশধাৰা আমাক দেখুৱাবলৈহে সেইবোৰ দিয়া হৈছে। 10:11 হিস্কিয়াৰ পুত্ৰ মনচি, মনচিৰ পুত্ৰ আমোচ, আমোচৰ পুত্ৰ যোচিয়া আৰু বাবিললৈ নিয়াৰ কালত যোচিয়াৰ সন্তান জেখনিয়া আৰু তেওঁৰ ভাইবিলাকৰ জন্ম হ'ল। 11 আমি দেখিবলৈ পাওঁ যে মথিয়ে জিহুৱাকিমক বাদ দিছে আৰু জেকনিয়াৰ নাম অন্তৰ্ভুক্ত কৰিছে। জেকনিয়াৰ কথাটো আমি মন দি চাব লাগে কাৰণ ঈশ্বৰে কৈছিল যে তেওঁৰ বংশৰ কোনো সিংহাসনত বহিব নোৱাৰিব। জেকনিয়াৰ পাপৰ কাৰণেই তেওঁৰ বংশৰ কোনো লোক দায়ুদৰ সিংহাসনত বহিব নোৱাৰিলে। যোচেফ কিন্তু এই জেকনিয়াৰ বংশৰ, কিন্তু যোচেফ প্ৰভু যীশুখ্ৰীষ্টৰ স্বাভাৱিক পিতৃ নহয়। এইটো বাইবেলৰ এটা অতি গুৰুত্বপূৰ্ণ কথা আৰু মথিয়ে এই কথাটো আমাৰ আগত পৰিষ্কাৰ কৰি জনাই দিছে। যোচেফে যীশুক উপাধিটোহে দিলে, আইনগত উপাধি, দায়ুদৰ সিংহাসনৰ দাবীদাৰ হ'বৰ কাৰণে, কাৰণ যোচেফ আছিল মৰিয়মৰ স্বামী আৰু মৰিয়মে যীশুক গৰ্ভধাৰণ কৰিছিল। যীশুখ্ৰীষ্ট আচলতে যোচেফৰ বংশ নহয়, জেকনিয়াৰো বংশ নহয়, কিন্তু যোচেফ আৰু মৰিয়ম দুয়ো দায়ুদৰ বংশজাত হ'ব লাগিব আৰু তেওঁলোক দুয়ো দায়ুদৰ দুজন বেলেগ বেলেগ পুতেকৰ যোগেদি আগবঢ়া দুটা বেলেগ বংশধাৰাৰে আমি দেখিম লোকৰ শুভবাৰ্তাত যে মৰিয়ম আহিছিল দায়ুদৰ পুত্ৰ নাথনৰ যোগেদি। আনহাতে যোচেফৰ বংশটো আছিল চলোমনৰ যোগেদি অহা ৰাজবংশ। গতিকে যোচেফ আৰু মৰিয়ম দুয়ো লোকপিয়লৰ বাবে বৈতলেহেমলৈ যাব লগা হৈছিল কাৰণ দুয়ো দায়ুদৰ বংশৰ আছিল। এই বংশাৱলীবোৰ কিমান আকৰ্ষণীয় আৰু ৰোমাঞ্চকৰ আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে। বংশাৱলী পত্ৰখন এই পদটোৰে এনেদৰে সামৰা হৈছে, 16 জাকুবৰ পুত্ৰ যোচেফ, তেওঁ মৰিয়মৰ স্বামী আৰু যিজনক খ্ৰীষ্ট বোলে সেই যীশুৰ এই মৰিয়মৰ পৰা জন্ম হ'ল। আপুনি নিশ্চয় মন কৰিছে যে ইয়াত 2 আৰম্ভ কৰা প্ৰণালীটো ভংগ কৰা হৈছে। তাত এনেদৰে কোৱা হৈছিল, অব্ৰাহামৰ পুত্ৰ ইছহাক, তাৰ পাছত আমি পুত্ৰ 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 আদি বহুবাৰ পালোঁ। কিন্তু 16 পদটো আৰম্ভ হৈছে জাকুবৰ পুত্ৰ যোচেফ, তাৰ পাছত যোচেফৰ পুত্ৰ যীশু বুলি ক'ব লাগিছিল বুলি আপুনি ভাবিব পাৰে, কিন্তু তাত তেনেদৰে কোৱা নহ'ল। বৰং তাত এই বুলি কৈছে, জাকুবৰ পুত্ৰ যোচেফ, তেওঁ মৰিয়মৰ স্বামী আৰু যিজনক খ্ৰীষ্ট বোলে সেই যীশুৰ এই মৰিয়মৰ পৰা জন্ম হ'ল। এইটো স্পষ্ট যে মথিয়ে এই কথাটো পৰিষ্কাৰভাৱে জনাই দিছে যে যোচেফ যীশুৰ দেউতাক নহয়, যদিও তেওঁ মৰিয়মৰ স্বামী, তেওঁ যীশুৰ দেউতাক নহয়। ইয়াৰ ব্যাখ্যাটো কি? এই অধ্যায়টোৰ বাকী অংশত মথিয়ে ইয়াৰ ব্যাখ্যা কৰিছে আৰু কেনেদৰে ইয়াৰ যোগেদি পুৰণি নিয়মৰ ভাৱবাণী ফলিয়াইছে সেই কথা দেখুৱাইছে। যোচেফ যীশুৰ পিতৃ নহয়, তেওঁ মৰিয়মৰ স্বামী, আৰু মৰিয়মে কোনো পুৰুষৰ সংস্পৰ্শলৈ নহাকৈ পবিত্ৰ আত্মাৰ শক্তিৰে অলৌকিকভাৱে যীশুক গৰ্ভধাৰণ কৰিছিল। সেই বিষয়ে আমি পাছত পঢ়িবলৈ পাম মঠিয়া লিখা শুভবাৰ্তাৰ এই প্ৰথম অধ্যায়তেই। আমাৰ পৰৱৰ্তী অনুষ্ঠান শুনিবলৈ যেন নাপাহৰে। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
যিসু মোৰ পৰিত্ৰাতা, তেওঁৱেই জীৱনদাতা, জীৱন পথটো তেওঁৱেই কথা, মোৰ জ্যেষ্ঠ ভ্ৰাতা। প্ৰভু যিসু মোৰ পৰিত্ৰাতা, তেওঁৱেই জীৱনদাতা, জীৱন পথটো তেওঁৱেই কথা, মোৰ জ্যেষ্ঠ ভ্ৰাতা।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
কৰে বেৱেই মোৰ ধৰ্মিকতা, কি যে
শ্রেষ্ঠ ভ্রাতা প্রভু যীশু মোৰ পৰিত্ৰাতা জীৱনদাতা জীৱন পথটো তেওঁৱেই কথা।